এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়া ছয় বজাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি তেজপুৰ আৰু কাৰ্বি আংলঙত মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ, কাইলৈ মাঘ বিহুৰ উৰুকা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাঘ বিহুৰ বাবে ব্যাপক প্ৰস্তুতি, এডিআৰিত উত্তীৰ্ণ 292গৰাকী চাহ জনগোষ্ঠীৰ লোকৰ মাজত আজি নিযুক্তিপত্ৰ বিতৰণ আৰু ডিব্ৰুগড় চহৰৰ বিভিন্ন স্থানত মুকলিকৈ কঠিন আৱৰ্জনা জ্বলোৱাত পৌৰ নিগমৰ নিষেধাজ্ঞা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমাৰগাঁও পথাৰত আয়োজিত জনসভাত অংশ লৈ মহিলা উদ্যমিতা অভিযানৰ অধীনত 23,291গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত 5গৰাকী হিতাধিকাৰী মহিলাক চেক বিতৰণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে মহিলাসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে আজি কাৰ্বি আংলং জিলাতো 23,291গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰে। জিলাখনৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ ডকমকাত মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচীত অংশ লয়। মহিলাসকলে এই ধনৰ সৎ ব্যৱহাৰ কৰিব পাৰিলে পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে 25,000 আৰু 50,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইপিনে, অহা 20 ফেব্ৰুৱাৰীত অৰুণোদয়ৰ হিতাধিকাৰীসকলক 8,000 টকাকৈ বেংক একাউণ্টযোগে পোনপটীয়াকৈ প্ৰদান কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ লগে লগে ৰাজ্যত সবলীকৰণৰ পদক্ষেপৰ অধীনত এই সুবিধা লাভ কৰা মহিলাৰ সংখ্যা 18,52,923 হৈছে। বাক্সা জিলাৰ কদমতলত আজি মুখ্যমন্ত্ৰীৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। জিলাখনৰ 35,000 মহিলাক আজি এই আঁচনিৰ অধীনত চেক বিতৰণৰ শুভাৰম্ভ কৰা হয়। কাইলৈ মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলা অনুষ্ঠিত হৈছে। চুবুৰীয়া মেঘালয়ৰ শ্যামনগৰত ৰাইজে নৰা আৰু বাঁহেৰে এটি দুমহলীয়া ভেলাঘৰ সাজি উলিয়াইছে। শ্যামনগৰত বসবাস কৰা 500+ ৰাভা পৰিয়ালে প্ৰায় 10 বছৰ ধৰি বিহু উদযাপন কৰি আহিছে। গ্ৰামাঞ্চলসমূহৰ জীয়ৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়নৰ বাবে পিঠা পনা জা জলপান প্ৰস্তুত কৰিছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কামৰূপ মহানগৰ জিলাৰ উদ্যোগত উজান বজাৰৰ সতী ৰাধিকা শান্তি উদ্যানত অনুষ্ঠিত অসমী ভোগালী মেলাৰ কালি সামৰণি পৰে। গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰী পাৰৰ সমীপৰ লক্ষীধৰ পৰাক্ষেত্ৰ, খানাপাৰা আদি স্থানতো ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত ভোগালী মেলাত মহিলাসকলে প্ৰস্তুত কৰা লাড়ু, পিঠা, জহা চাউল, বৰা চাউলৰ লগতে বিভিন্ন থলুৱা খাদ্য উপলব্ধ হৈছে। ধেমাজি জিলাত ভোগালী বিহু উপলক্ষে ব্যাপক প্ৰস্তুতি দেখা দিছে। ধেমাজিৰ বৰদলনি ভকত গাঁৱৰ বালিজানত যুৱকসকলে ব্যতিক্ৰমী ভেলাঘৰ সাজি উলিয়াইছে। হোজাই জিলাৰ মীন বিভাগে কাইলৈ উৰুকাৰ প্ৰাক্ষণত বিভিন্ন প্ৰজাতিৰ মাছৰ বিক্ৰীৰ বজাৰ মূল্য নিৰ্ধাৰণ কৰিছে। জিলা মীন বিষয়া ভৱানী প্ৰসাদ নাথে এই বিষয়ে উল্লেখ কৰি মাছৰ বজাৰত বিভিন্ন প্ৰজাতিৰ মাছৰ বিক্ৰীৰ নিৰ্দিষ্ট মূল্য বৰ্তাই ৰাখিবলৈ ব্যৱসায়ীসকলক আহ্বান জনায়।
এই ভোগালী বিহু প্ৰাকখনত আমি আমাৰ মীন বিভাগ হোজাইৰ তৰফৰ পৰা আমি সদৌতি ৰাইজলৈ আমাৰ হিয়া ভৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। সকলো ৰাইজে এক আনন্দমুখৰ পৰিৱেশেৰে এসাঁজ ভাতে মাছে খাবৰ বাবে আমি আমাৰ কিছু ৰেট আমি ঠিক কৰি দিছো, যাতে আমাৰ ৰাইজে এক ভাল ৰেটত মাছ খাব পায়। যেনে আমাৰ ধৰি লওক ৰৌ কাটলা মিৰিগা যিখিনি দেশীয় মাছ, আমি 1 কেজি তলৰ মাছখিনি 160 টকাৰ দৰত, 1 কেজিৰ পৰা 2 কেজিৰ ভিতৰত 250ৰ পৰা 300 টকাৰ দৰত, 2 কেজিৰ পৰা 3 কেজিৰ ভিতৰত 350 টকাৰ দৰত, আৰু 3 কেজিৰ ওপৰৰখিনি আমি 400 টকাৰ দৰত আমি ৰেট ঠিক কৰি দিছো। এনেকৈ আমাৰ চিতল, আৰি, বৰালি ইত্যাদি বিভিন্ন জাতৰ মাছ আছে। সেই মাছসমূহ আমি 1 কেজি তলৰ, 1 কেজিৰ পৰা 1.5 কেজি, 1.5 কেজিৰ পৰা 2 কেজি, 2 কেজিৰ পৰা 3 কেজি, 3 কেজিৰ পৰা 4 কেজি ইত্যাদি বিভিন্ন ধৰণে মাছখিনি কেটেগৰী।
ৰাজ্যৰ আন আন জিলাসমূহতো ভোগালী বিহু উপলক্ষে ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ADREত উত্তীৰ্ণ 292গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে। আজিৰ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে ADREৰ জৰিয়তে ৰাজ্য চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা আনিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰে। এই ব্যৱস্থা দেশৰ অন্যান্য ৰাজ্যই অনুসৰণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে।
আদিবাসী কল্যাণ বিভাগৰ সন্মানীয় মন্ত্রী ৰূপেশ গোৱালা ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী ৰামেশ্বৰ তেলি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত কাজিৰঙা লোকসভা কামাখ্যা প্রসাদ তাছা ডাঙৰীয়া, তিনিচুকীয়া সমষ্টিৰ সন্মানীয় মৰিয়নী সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ জে বি একা ডাঙৰীয়া, এ ডি আইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিয়োগ পত্ৰ সংগ্ৰহ কৰিবলৈ অহা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, তেওঁলোকৰ অভিভাৱক পিতৃ মাতৃসকল, অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকল।
মন্ত্রী ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ শিঙিজানত মাছ বীজ পামৰ আধাৰশিলা স্থাপন কৰে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন নিধিৰ অধীনত মীন বিভাগৰ 1 কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষে এই বীজ পাম নিৰ্মাণ কৰা হ'ব। এই পদক্ষেপৰ জৰিয়তে গুণগত মাছৰ বীজ উৎপাদনৰ জৰিয়তে কৃষকৰ জীৱন জীৱিকা উন্নত কৰি অঞ্চলটোৰ বহনক্ষম মীন উন্নয়নত সহায়ক হ'ব বুলি মন্ত্রী ডাঃ পেগুৱে আশা প্ৰকাশ কৰে। ইয়াৰ লগতে তেওঁ জিলাখনৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ত পঞ্জীয়ন কৃত শিপিনীসকলৰ মাজত ষ্টীলৰ ফ্ৰেমৰ তাঁতশাল বিতৰণ কাৰ্যসূচীৰ উদ্বোধন কৰে। অনুষ্ঠানত স্বনিৰ্ভৰশীল নাৰী আঁচনিৰ জৰিয়তে জিলাখনৰ 186গৰাকী শিপিনীক আনুষ্ঠানিকভাৱে তাঁতশাল বিতৰণ কৰা হয়। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। ডিব্ৰুগড় পৌৰ নিগমে মহানগৰৰ বিভিন্ন স্থানত মুকলিকৈ কঠিন আৱৰ্জনা পেলোৱাৰ লগতে জ্বলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। যিকোনো ব্যক্তি, প্ৰতিষ্ঠান, দোকান, ঠিকাদাৰ বা সংস্থাই ৰাজহুৱা স্থানত প্লাষ্টিকৰ আৱৰ্জনা পেলালে বা জ্বলালে 5,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব বুলি পৌৰ নিগমে ঘোষণা কৰিছে। পৌৰ নিগমে পৰিয়াল আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহত পৌৰ নিগমে নিয়োজিত কৰা অনুমোদিত আৱৰ্জনা সংগ্ৰাহকসকলক গতাই দিবলৈ পৰামৰ্শ আগবঢ়াইছে। ডিব্ৰুগড় জিলা দুদিয়াজান সাহিত্য সভাই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সদৌ অসম ভিত্তিত আয়োজন কৰা প্ৰবন্ধ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে। প্ৰতিযোগিতাৰ ক শাখাত ডঃ ভূপেন হাজৰিকাৰ গীতত উত্তৰ পূৰ্বাঞ্চলৰ সমাজ শীৰ্ষক বিষয়ত কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ৰ 11ম শ্ৰেণীৰ ছাত্ৰী নিয়ৰ নিৰিবিলি বৰাই প্ৰথম স্থান লাভ কৰিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ প্ৰীতম কুমাৰ শৰ্মাই দ্বিতীয় আৰু নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ দেৱকান্ত বৰুৱাই তৃতীয় স্থান লাভ কৰে। খ শাখাত ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিত মানৱতাবোধ শীৰ্ষক বিষয়ত গোলাঘাট হামদৈ পথাৰৰ পলাশ বৰুৱাই প্ৰথম, মৰিগাঁও বঘৰা সোণাৰী গাঁৱৰ কৃষ্ণ হাজৰিকাই দ্বিতীয় আৰু দুলিয়াজান উষাপুৰৰ অমি বৰাই তৃতীয় স্থান লাভ কৰিছে। অহা 24 জানুৱাৰীত দুলিয়াজান বিহুতলিত হ'বলগীয়া সপ্তদশ দুলিয়াজান গ্ৰন্থমেলাত পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব। তেজপুৰৰ মিছামাৰী সেনাচাৱনীৰ যশৱন্ত ষ্টেডিয়ামত অহা 7 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ অগ্নিবীৰ নিযুক্তি সমদলৰ আয়োজন কৰা হৈছে। সেনাবাহিনীৰ নাৰেংগী, যোৰহাট আৰু শ্বিলং নিযুক্তি কাৰ্যালয়ৰ উদ্যোগত এই সমদলৰ আয়োজন কৰা হৈছে। এই সমদলৰ জৰিয়তে অগ্নিবীৰ জেনেৰেল ডিউটি, টেকনিকেল, ক্লাৰ্ক, ট্ৰেডছমেন শাখাৰূপে উপযুক্ত প্ৰাৰ্থী বাছনি কৰা হ'ব। প্ৰকাশিত জাননী অনুসৰি নিযুক্তি প্ৰক্ৰিয়া জিলা অনুসৰি বিভিন্ন পৰ্যায়ত সম্পন্ন হ'ব। প্ৰথম পৰ্যায়ত 7 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈ নাৰেংগী কাৰ্যালয়ৰ অধীনস্থ বাক্সা, বৰপেটা, বজালী, বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, গোৱালপাৰা, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, কোকৰাঝাৰ, নলবাৰী, ওদালগুৰি, তামোলপুৰ আৰু দক্ষিণ শালমৰা, মানকাছৰ জিলাৰ বাছনিপ্ৰাপ্ত প্ৰাৰ্থীসকলে অংশগ্ৰহণ কৰিব পাৰিব। উল্লেখযোগ্য যে কেৱল অনলাইন পৰীক্ষাত বাছনিপ্ৰাপ্ত প্ৰাৰ্থীসকলেহে এই সমদলত উপস্থিত থাকিব পাৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি তেজপুৰ আৰু কাৰ্বি আংলঙত মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ। কাইলৈ মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাঘ বিহুৰ বাবে ব্যাপক প্ৰস্তুতি। এ ডি আৰিত উত্তীৰ্ণ 292গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণ আৰু ডিব্ৰুগড় চহৰৰ বিভিন্ন স্থানত মুকলিকৈ কঠিন আৱৰ্জনা জ্বলোৱাত পৌৰ নিগমৰ নিষেধাজ্ঞা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।